দ্বিতীয় তিমোথীয় অধ্যায় ২। এতেকে হে মোর পুত্র, খ্রিস্ট যীশুত থকা অনুগ্রহত তুমি বলবান হোৱা। আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলোকে অন্য লোককো শিকাবলৈ নিপুণ হোৱা এনে বিশ্বাসী মানুহবিলাকত সমৰ্পণ কৰা। খ্ৰীষ্ট যীশুৰ এজন উত্তম সৈন্যৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা। চিপাহী কামত থাকোঁতে কোনোজনে নিজকে জীৱিকাৰ অৰ্থে কোনো ব্যৱসায় পাশত বন্ধ হ'বলৈ নিদিয়ে, কিন্তু যিজনে তেওঁক চিপাহী কামত ভৰ্তি কৰিলে তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। আৰু খেলত জিকিবলৈ যদিও কোনোৱে যত্ন কৰে, তথাপি তেওঁ বিধিমতে যত্ন নকৰিলে মুকুটেৰে বিভূষিত নহয়। যি খেতিয়কে পৰিশ্ৰম কৰে তেওঁই প্ৰথমতে ফল ভোগ কৰিব লাগে। মই যি কওঁ তাক বিবেচনা কৰা, কিয়নো প্ৰভুৱে সকলো বিষয়ত তোমাক বুদ্ধি দিব। মোৰ শুভবাৰ্তাৰ দৰে মৃতবিলাকৰ মাজৰ পৰা তোলা দায়ুদৰ বংশৰ যীশুখ্ৰীষ্টক সোঁৱৰা। সেই শুভবাৰ্তাৰ সম্বন্ধে মই দুষ্কৰ্মীৰ দৰে বন্ধনলৈকে ক্লেশ ভোগ কৰিছো, তথাপি ঈশ্বৰৰ বাক্য হলে বন্ধ হোৱা নাই। এইকাৰণে মই মনোনীত লোকবিলাকৰ নিমিত্তে, অৰ্থাৎ তেওঁবিলাকেও যেন খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ আৰু তাৰে সৈতে অনন্ত গৌৰৱ পায়, এইকাৰণে মই সকলোকে সহন কৰিছো। এই কথা বিশ্বাসযোগ্য, আমি যদি তেওঁৰ সৈতে মৰিলো তেন্তে তেওঁৰ সৈতে জীৱনৰো ভাগী হ'ম। আমি যদি সহন কৰোঁ তেন্তে তেওঁৰ সৈতে ৰাজত্বও কৰিম। আমি যদি তেওঁক অস্বীকাৰ কৰোঁ তেন্তে তেওঁ আমাক অস্বীকাৰ কৰিব। আমি অবিশ্বাসী হলেও তেওঁ বিশ্বাসী হৈ থাকে, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে। তুমি এই সকলো কথা সোঁৱৰোৱা আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেওঁবিলাকক দৃঢ় আজ্ঞা কৰা। সেয়ে একো লাভ নজন্মায়, শুনাবিলাকক নিপাত কৰে। তুমি নিজকে পৰীক্ষা সিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্মকাৰী আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা, কিন্তু ধৰ্ম নিন্দাযুক্ত বকবকনিৰ পৰা পৃথক হোৱা। কিয়নো তাক ভাল পোৱা মানুহবিলাক ভক্তি লংঘনত অধিক অধিককৈ বৃদ্ধি পাব আৰু তেওঁবিলাকৰ কথাই গেলা আঘাৰ দৰে খাই নিব। তেওঁবিলাকৰ মাজৰ হুমিনাই আৰু ফিল্লিত তেওঁবিলাকে সত্যপথৰ পৰা ভ্ৰষ্ট হৈ পুনৰুত্থান হৈ গল বুলি কোনো কোনোৰ বিশ্বাস বিনষ্ট কৰিছে। তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে। তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, প্ৰভুৱে তেওঁৰ লোকক জানে, আৰু যিকোনোৱে প্ৰভুৰ নাম লয় তেওঁ অধাৰ্মিকতাৰ পৰা দূৰ হওক। কিন্তু ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে। তাৰে কেতবোৰ সমাদৰৰ কাৰণে, কেতবোৰ অনাদৰৰ কাৰণে। এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে সুচী কৰি ৰাখে তেন্তে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰকৃত, প্ৰভুৰ কাৰ্যৰ নিমিত্তে উপযোগী আৰু সকলো সৎকৰ্মৰ নিমিত্তে প্ৰস্তুত হ'ব। কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম আৰু শুদ্ধ মনেৰে প্ৰভুলৈ প্ৰাৰ্থনা কৰাবিলাকে সৈতে এক হৈ এই সকলোবোৰক খেদি যোৱা। কিন্তু মূঢ় আৰু অশিষ্টবাদ বিচাৰবোৰে যে বিৰোধ জন্মায় ইয়াকে জানি সেইবোৰত মন নিদিবা। প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে, কিন্তু সকলোলৈকে মৃদুশীল, শিক্ষা দিয়াত নিপুণ আৰু অপকাৰত সহনীয় হৈ বিৰোধ কৰাবিলাকক মৃদুভাৱে শিক্ষা দিব লাগে। তাতে কি জানি সত্যৰ তত্ত্বজ্ঞানৰ অৰ্থে ঈশ্বৰে তেওঁবিলাকক মন পালতন স্বৰূপ বৰ দিব, আৰু ছয়তানৰ ইচ্ছা সাধনৰ অৰ্থে তাৰ দ্বাৰাই ধৃত হোৱাত তেওঁবিলাকে তাৰ ফান্দ ৰূপ ৰাগীৰ পৰা হুঁচ পাব।